চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুৰ মহান নামেৰে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে? আপুনি বাৰু কেতিয়াৰ পৰা আমাৰ এই অনুষ্ঠান শুনি আহিছে? আমি কৈছিলো এই ভক্তিবচন অনুষ্ঠানৰ যোগেদি আমি গোটেইখন বাইবেল এফালৰ পৰা অধ্যয়ন কৰিম, মাজে মাজে নতুন নিয়মৰ পৰা, মাজে মাজে পুৰণি নিয়মৰ পৰা। আপুনি নিশ্চয় উপলব্ধি কৰিছে যে আমি ইতিমধ্যেই বহুদূৰ আগবাঢ়ি আহিলো। এৰা, সময় খুব বেগাই পাৰ হৈ যায়, চাওঁতে চাওঁতে আমি গোটেইখন বাইবেল পঢ়ি শেষ কৰিব পাৰিম। আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি গ'লে গোটেই বাইবেলখন অধ্যয়ন কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। আমাৰ এই অনুষ্ঠানটোনো আপোনালোকে কেনেকুৱা পাইছে সেই কথা জনাই আমালৈ চিঠি পত্ৰ লিখিবলৈ আমি সদায়েই আপোনালোকক অনুৰোধ জনাই আহিছোঁ, আজিও জনাইছোঁ। আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ জৰুৰ চিঠি লিখে যেন। আপোনালোকৰ চিঠি পত্ৰলৈ আমি আগ্ৰহেৰে বাট চাই থাকোঁ, কাৰণ আপোনালোকৰ চিঠি পত্ৰই আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। আমাৰ ঠিকনাটো কৈ দিছোঁ, অনুগ্ৰহ কৰি লিখি লওকচোন।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ। তুমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰ। তোমাৰ আগত আমি অতি নগণ্য, ধূলিকণা মাত্ৰ। আমি দুৰ্বল, ঘিনলগীয়া, পাপী মানুহ মাত্ৰ। কিন্তু তুমি মহান, কৰুণাময়, অনুগ্ৰহশীল ঈশ্বৰ। তুমি আমালৈ ইমান অনুগ্ৰহ কৰিলা যে তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেৰে আমালৈ পৰিত্ৰাণ আগবঢ়ালা বিনামূল্যে। আজি প্ৰভু যীশুক গ্ৰহণ কৰি আমি সেই পৰিত্ৰাণ লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এই ভক্তিবচন অনুষ্ঠানৰ যোগেদি আমি তোমাৰ মহান বাক্য অধ্যয়ন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এই কামত তুমি আমাক বিশেষভাৱে সহায় কৰা। অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন তুমি সৰ্বাংগ সুন্দৰ কৰি তোলা। এই অনুষ্ঠানৰ লগত জড়িত প্ৰতিজন লোকক তুমি বিশেষভাৱে সহায় কৰা। সকলো গৌৰৱ, মহিমা, প্ৰশংসা তোমাৰেই হওক, কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আজি আমি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 17 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 17 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি বিশেষভাৱে পাই আছোঁ মহাক্লেশৰ সময়ত পৃথিৱীত থাকিবলগীয়া ভুৱা মণ্ডলী বা মহাবেশ্যাৰ কথা। মহাক্লেশৰ আগে আগে পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা হ'ব আৰু পৃথিৱীত নামধাৰী ভুৱা খ্ৰীষ্টীয় বিশ্বাসীসকলক লৈ গঠিত হ'ব ভুৱা মণ্ডলী। সেই ভুৱা বিশ্বাসীসকলক লৈ গঠিত এই মণ্ডলীকেই বাইবেলত মহাবেশ্যা বুলি কোৱা হৈছে, কাৰণ সেই মণ্ডলীয়ে ঈশ্বৰক পিঠি দি জগতৰ সৈতে ব্যভিচাৰ কৰিব আৰু মানুহক অনৈতিকতাৰ পথতহে চলাব। মহাক্লেশৰ প্ৰথম 3.5 বছৰত সেই ভুৱা মণ্ডলীয়ে খ্ৰীষ্টাৰীক প্ৰভাৱিত কৰিব, কিন্তু তাৰ পাছত খ্ৰীষ্টাৰীয়েই সেই ভুৱা মণ্ডলীক ধ্বংস কৰিব। আজিও আমি এই ভুৱা মণ্ডলীৰ বিষয়ে পঢ়িবলৈ পাম। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ প্ৰকাশিত বাক্য 17 নম্বৰ অধ্যায় 6 আৰু 7 নম্বৰ পদ পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু সেই তিৰোতাক পবিত্ৰবিলাকৰ তেজত আৰু যীশুৰ সাক্ষীবিলাকৰ তেজত মতলীয়া হোৱা দেখিলোঁ। তাইক দেখি মই অতি বিস্ময়েৰে বিস্ময় মানিলোঁ। তাতে সেই দুটে মোক ক'লে, তুমি কিয় বিস্ময় মানিলা? সেই তিৰোতা আৰু তাইক লৈ ফুৰোৱা সেই 7টা মূৰ আৰু 10টা শিং থকা পশুৰ নিগৃঢ়তত্ব মই তোমাক কওঁ। সেই তিৰোতাক পবিত্ৰবিলাকৰ তেজত আৰু যীশুৰ সাক্ষীবিলাকৰ তেজত মতলীয়া হোৱা দেখিলোঁ। সেই মহাবেশ্যাই আনকো মতলীয়া কৰিব আৰু নিজে আনৰ ওপৰত কৰা অত্যাচাৰ আৰু তাৰণাৰ ৰাগীত মতলীয়া হ'ব। এইটো যদিও সত্য যে প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলী মহাক্লেশৰ সন্মুখীন হ'ব নালাগে, তথাপি এইটো সত্য যে আমি যিমানেই বৰ্তমানৰ এই অনুগ্ৰহৰ কালৰ সামৰণিৰ পিনে আগবাঢ়ি গৈ থাকিম, সিমানেই খ্ৰীষ্টীয় বিশ্বাসীসকলে অলপ নহয় অলপ তাৰণাৰ সন্মুখীন হ'ব লগা হ'ব। আজি এই কথা বেছিভাগ খ্ৰীষ্টীয় বিশ্বাসী নেতা তথা সাধাৰণ মানুহে ক'ব ধৰিছে। এই জগতত লাহে লাহে ঈশ্বৰৰ বাক্যৰ হকে আৰু খ্ৰীষ্টৰ বিষয়বোৰৰ সপক্ষে থিয় দিয়াটো অধিক কঠিন হৈ আহিব ধৰিছে। পবিত্ৰবিলাক মানে খুব সম্ভৱ পুৰণি নিয়মৰ দিনৰ সাধুসকলক বুজোৱা হৈছে, আৰু যীশুৰ সাক্ষীবিলাক মানে নতুন নিয়মৰ দিনৰ সাধুসকলক বুজোৱা হৈছে। ইয়াৰ পৰা আমি এটা কথা বুজি পাওঁ যে বাবিল মানে ইয়াত কেৱল ৰুমিয়া চিন্তাধাৰাই নহয়, সকলোবোৰ ভুৱা মতবাদ আৰু বিশ্বাসৰ এটা সংমিশ্ৰণহে বুজোৱা হৈছে। সকলোবিলাক প্ৰকৃত বিশ্বাসীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব আৰু বাকী ৰৈ যোৱাখিনিয়েই হ'ব বাবিল। বাবিল এনেকুৱা এটা ধৰ্ম ব্যৱস্থাৰ প্ৰতিনিধি যিটোত আমি ভাবিব পৰা প্ৰায় সকলো ধৰণৰ ভুৱা বিশ্বাস আৰু মতবাদৰ লোক আছে। যিসকলক মহাক্লেশৰ আগে আগে পৃথিৱীৰ পৰা উঠাই লৈ যোৱা নহ'ব সেই সকলোৱেই ইয়াৰ অন্তৰ্গত। ই হ'ব খেলিমেলি চিন্তাধাৰাৰ অভূতপূৰ্ব সংমিশ্ৰণ আৰু ইয়েই হ'ল সকলো ভুৱা বিশ্বাস আৰু প্ৰতিমা উপাসনাৰ উৎসৰ নিচিনা। বাবিলনে পুৰণি নিয়মৰ দিনত ঈশ্বৰৰ লোকসকলক তাৰণা কৰিছিল আৰু ঈশ্বৰৰ শত্ৰুস্বৰূপ আছিল। বাবিলনতেই 3জন ঈশ্বৰ বিশ্বাসী ইব্ৰী যুৱকক অগ্নিকুণ্ডত পেলাই দিয়া হৈছিল, কাৰণ তেওঁলোকে ৰজাৰ মূৰ্তিৰ আগত প্ৰণিপাত কৰিবলৈ অস্বীকাৰ কৰিছিল। সেই তিৰোতাক দেখি যোহনে অতি বিস্ময়েৰে বিস্ময় মানিলে। সেইবুলি ইয়াত কোৱা হৈছে। আৰু এই প্ৰথমবাৰ জোহন ইমান আচৰিত হোৱা আমি শুনিলোঁ। আমি আগতেও বহুতো কথা পাইছোঁ যিবোৰে আমাৰ মন আলোড়িত কৰিছে, কিন্তু এইটো দেখি জোহন সঁচাকৈ আচৰিত হ'ল। কিন্তু স্বৰ্গদূতে জোহনক ক'লে যে তেওঁ ইমান আচৰিত হ'বৰ প্ৰয়োজন নাই, কাৰণ স্বৰ্গদূতজনে তেওঁক সেই নিগৃঢ় তত্ত্ব বুজাই দিব। ইয়াত সেই বনৰীয়া পশুৰ ৰোমীয়া সাম্ৰাজ্যৰ দিশটোত বেছি গুৰুত্ব দিয়া হৈছে, খ্ৰীষ্টাৰীৰ দিশটোত বেছি গুৰুত্ব দিয়া হোৱা নাই। সেই কথাটো আমি সহজে লক্ষ্য কৰিব পাৰোঁ। এতিয়া আঠৰ পৰা দহ নম্বৰ পদলৈকে পাঠ কৰি দিম। তুমি যি পশুক দেখিলা সি আছিল কিন্তু সম্প্ৰতি নাই, সি অগাধ ঠাইৰ পৰা উঠি বিনাশৰ ঠাইলৈ যাবলৈ উদ্যত হৈছে, আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই এনে পৃথিৱী নিবাসীবিলাকে যেতিয়া সেই পশুক দেখিব যে সি আছিল কিন্তু সম্প্ৰতি নাই, পাছে উপস্থিত হ'ব, তেতিয়া তেওঁলোকে বিস্ময় মানিব। ইয়াত জ্ঞান থকা মন আছে। সেই সাতোটা মূৰেই সাতোটা পৰ্বত, সেইবোৰৰ ওপৰত সেই তিৰোতা বহি আছে, আৰু সেইবোৰেই সাতজন ৰজাও। তেওঁলোকৰ পাঁচজন পতিত হ'ল, এজন বৰ্তমান আছে, আনজন এতিয়া নৌ হয়, হ'লেও তেওঁ অলপকালহে থাকিব লাগিব। তুমি যি পশুক দেখিলা সি আছিল, অৰ্থাৎ এসময়ত যে ৰোমীয়া সাম্ৰাজ্য অতি শক্তিশালী অতি সমৃদ্ধিশালী আছিল সেই কথাটো ইয়াত প্ৰকাশ পাইছে, কিন্তু সম্প্ৰতি নাই, অৰ্থাৎ সেই বিশাল ৰোমীয়া সাম্ৰাজ্য যে আৰু আগৰ অৱস্থাত নাই, একেবাৰে ভাগি ছিগি গ'ল সেই কথাটো প্ৰকাশ পাইছে। সেই ৰোমীয়া সাম্ৰাজ্য ভাগি গৈ আজি বহুতো সৰু সৰু ৰাজ্যত পৰিণত হৈছে, অৰ্থাৎ সেই ৰোমীয়া সাম্ৰাজ্য ধ্বংস হৈ যোৱা নাই, খণ্ড বিখণ্ডহে হৈ পৰিছে। সি অগাধ ঠাইৰ পৰা উঠি বিনাশৰ ঠাইলৈ যাবলৈ উদ্যত হৈছে, অৰ্থাৎ সেই ৰোমীয়া সাম্ৰাজ্যক ছয়তানে আকৌ পুনৰ গঠিত কৰিব আৰু শক্তিশালী অৱস্থালৈ আনিব। আমি ইতিহাস পঢ়িলেই বুজি পাওঁ যে বহুতো ব্যক্তিয়ে ইতিমধ্যে ৰোমীয়া সাম্ৰাজ্য পুনৰ গঠিত কৰিবলৈ চেষ্টা চলাইছিল কিন্তু বিফল হৈছে। আমি এই প্ৰসংগতে কেইবাজনো বিখ্যাত একনায়কত্ববাদী শাসকৰ নাম উল্লেখ কৰিব পাৰোঁ, কিন্তু এই কামত কোনো সফল হ'ব পৰা নাই। কিন্তু সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীয়ে ৰোমীয়া সাম্ৰাজ্য আকৌ গঠন কৰিবলৈ সক্ষম হ'ব, বিনাশৰ ঠাইলৈ যাবলৈ উদ্যত হৈছে, অৰ্থাৎ সেই পুনৰ গঠিত ৰোমীয়া সাম্ৰাজ্য বিনষ্ট হ'ব প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰ আগমনত। পুনৰ গঠিত ৰোমীয়া সাম্ৰাজ্যৰ প্ৰতি খ্ৰীষ্টত বিশ্বাস নকৰা লোকসকলে বিশেষ আনুগত্য দেখুৱাব। সেই লোকসকলে খ্ৰীষ্টাৰীক ভয় ভক্তি দেখুৱাই খ্ৰীষ্টাৰীৰেই উপাসনা কৰিব, কাৰণ তেওঁলোকে প্ৰকৃত কথা বুজি নাপাব। কিন্তু খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলে তেনে নকৰিব, কাৰণ পবিত্ৰ আত্মাই সেই আত্মিক জ্ঞান তেওঁলোকক দিব, তেওঁলোকে আত্মিকভাৱে মূৰ্খামি নকৰিব। আমি বাইবেলৰ পৰা দুটা পদ পাঠ কৰি দিব খুজিছোঁ। তোমালোকে হ'লে পবিত্ৰজনৰ পৰা অভিষেক পালা, তাতে তোমালোকে সকলোকে জানা। প্ৰথম জোহন দ্বিতীয় অধ্যায় বিশ পদ। তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা সেয়ে তোমালোকৰ অন্তৰত থকাত কোনোৱে যেন তোমালোকক শিক্ষা দিয়ে তোমালোকৰ এনে প্ৰয়োজন নাই, কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দিছে, আৰু সেয়ে যেনেকৈ সত্য মিছা নহয়, আৰু সেয়ে যেনেকৈ তোমালোকক শিক্ষা দিলে তেনেকৈ তোমালোক তেওঁতেই থাকা। প্ৰথম জোহন দ্বিতীয় অধ্যায় সাতাইছ পদ। সেইবোৰেই সাতজন ৰজাও। বহুতো পণ্ডিতে সেই সাতজন ৰজানো কোন কোন হ'ব পাৰে তাৰ তালিকাও দিছে। গোভেট নামৰ পণ্ডিত এজনে সেই সাতজন ৰজাৰ যি পাঁচজন পতিত হ'ল বুলি কোৱা হৈছে সেই পাঁচজনৰ নামৰ তালিকা এখন দিছে এনেদৰে। প্ৰথমজন হৈছে জুলিয়াছ চিজাৰ, তেওঁক বধ কৰা হৈছিল। দ্বিতীয়জন হৈছে টিবেৰিয়াছ, তেওঁক বিষ খুৱাই বধ কৰা হৈছিল। তৃতীয়জন হৈছে কালিগুলা, আৰু তেওঁকো বধ কৰা হৈছিল। চতুৰ্থ হৈছে ক্লডিয়াছ, তেওঁক বিষ খুৱাই বধ কৰা হৈছিল। আৰু পঞ্চমজন হৈছে নিৰো, তেওঁ আত্মহত্যা কৰিছিল। এজন বৰ্তমান আছে, অৰ্থাৎ পাচনি জোহনৰ সময়ত ৰোমত শাসন চলাই থকা ডমিচিয়ানৰ কথা ইয়াত বুজোৱা হৈছে, আৰু আমি জানো তেওঁকো বধ কৰা হৈছিল। আনজন এতিয়াও নো হয়, অৰ্থাৎ ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ কথা কোৱা হৈছে। আনহাতে স্কোফিল্ড, ৱাল্টাৰ স্কট আদি কিছুমান পণ্ডিতে আকৌ এই সাতজন ৰজা মানে ৰোমীয় সাম্ৰাজ্যই পাৰ হৈ আহিব লগা সাত ধৰণৰ শাসন ব্যৱস্থাৰ কথাহে বুজোৱা হৈছে বুলি ক'ব খোজে। আৰু তাৰে শেষৰটো শাসন ব্যৱস্থা হ'ব খ্ৰীষ্টাৰীৰ, ছয়তানৰ শাসন ব্যৱস্থা। ব্যাখ্যা যিধৰণেই কৰা নহওক কিয়, শেষটো কিন্তু একেই। খ্ৰীষ্টাৰীয়ে পুনৰ গঠিত ৰোমীয় সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰি শাসন চলাব, কিন্তু প্ৰভু যীশুৱে তেওঁৰ দ্বিতীয় আগমনত সেই সকলো ধ্বংস কৰিব। এতিয়া তাৰ পাছৰ পদকেইটাত আমি কি পাওঁ তাকে চাব খুজিছোঁ, 11-14 নম্বৰ পদ। আৰু সেই যি পশু আছিল কিন্তু সম্প্ৰতি নাই, সি হ'লে অষ্টম আৰু সেই সাতজনৰ শ্ৰেণীৰেই এজন, সি বিনাশৰ ঠাইলৈ যাব। আৰু তুমি দেখা সেই দহোটা শিঙেই দহজন ৰজা, তেওঁলোকে এতিয়া ৰাজ্য নৌ পায়, কিন্তু এক ঘণ্টাৰ নিমিত্তে পশুৰে সৈতে ৰাজক্ষমতা পাব। তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু ক্ষমতা সেই পশুক দিয়ে। তেওঁলোকে মেয়ৰ পোৱালীৰে সৈতে যুদ্ধ কৰিব, কিন্তু মেয়ৰ পোৱালীয়ে তেওঁবিলাকক জয় কৰিব, কিয়নো তেওঁ প্ৰভুৰ প্ৰভু, ৰজাৰো ৰজা, আৰু তেওঁৰ লগত থকাবিলাকো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী। কেতিয়াবা বনৰীয়া পশুটোৱে ৰোমীয়া সাম্ৰাজ্যক বুজায়, কিন্তু ই আকৌ অষ্টম আৰু শেষৰ শাসনকৰ্তাজনকো বুজায়। সেইজন হৈছে আহিবলগীয়া শেষ সম্ৰাট খ্ৰীষ্টাৰী। ইয়াত খ্ৰীষ্টাৰীক বিশেষ উপাধি বা নাম দি দিয়া হৈছে। দানিয়েল ভাৱবাদীক ঈশ্বৰে দেখুওৱা দৰ্শনত এই খ্ৰীষ্টাৰীয়ে হৈছে সৰু শিং। সেই সৰু শিঙে তিনিটা আন আন শিঙক, অৰ্থাৎ তিনিজন ৰজাক পৰাস্ত কৰি শাসনলৈ আহিব। সেই যি পশু আছিল মানে ৰোমীয়া সাম্ৰাজ্যৰ অতীতৰ কথা কোৱা হৈছে, সম্ৰাটসকলৰ অধীনত থকা ৰোমীয়া সাম্ৰাজ্যৰ কথা। কিন্তু সম্প্ৰতি নাই, অৰ্থাৎ সেই সম্ৰাটসকলৰ অধীনত থকা প্ৰবল প্ৰতাপী বিশ্বব্যাপা ৰোমীয়া সাম্ৰাজ্যৰো নাই। তৃতীয়ৰ পৰা পঞ্চম শতিকাৰ ভিতৰতেই ৰোমীয়া সাম্ৰাজ্যৰ সেই অৱস্থা নোহোৱা হৈ গৈছিল। সি হ'লে অষ্টম আৰু সেই সাতজনৰ শ্ৰেণীৰেই এজন। ইয়াত খ্ৰীষ্টাৰীৰ কথা কোৱা হৈছে। পুনৰ গঠিত ৰোমীয় সাম্ৰাজ্যৰ একচত্ৰী শাসক হৈ পৰিব সেই খ্ৰীষ্টাৰী। সেই খ্ৰীষ্টাৰীয়ে হৈছে দানিয়েল পুস্তকৰ 7 অধ্যায়ত পোৱা সৰু শিংটো। সি কিন্তু সেই দহোটা শিঙৰ মাজৰ নহয়, বেলেগ। সেই খ্ৰীষ্টাৰী হৈছে সেই সাতজনৰ অষ্টম, কিন্তু সাতজনৰ মাজৰে, কাৰণ সেই খ্ৰীষ্টাৰীয়েই ৰোমীয় সাম্ৰাজ্য পুনৰ গঠিত কৰিব আৰু ৰোমীয় সাম্ৰাজ্যৰ শেষৰটো শাসন ব্যৱস্থাৰ গুৰি ধৰিব। এই কথাখিনি বুজি পাবলৈ আমাৰ অলপ খেলি মেলি লাগিব পাৰে, কিন্তু ইয়াত ঠিক এনেদৰেই কোৱা হৈছে। দহোটা শিং মানে দানিয়েল পুস্তকৰ 7 অধ্যায়ৰ 7 পদত পোৱা দহোটা শিং। এই দহোজন ৰজাই খ্ৰীষ্টাৰীৰ সৈতে শাসনভাৰ চলাব, কিন্তু খ্ৰীষ্টাৰীৰ অধীন হ'ব। সেই শাসনকৰ্তা কেইজনে ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে খ্ৰীষ্টাৰীৰ বহুতীয়া হৈ পৰিব। এতিয়া 15-18 পদলৈকে পাঠ কৰি দিব খুজিছোঁ। তেওঁ মোক আৰু ক'লে, তুমি যি অনেক পানী দেখিলা, অৰ্থাৎ য'ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, লোকসমূহ, জাতিবিলাক আৰু ভাষাৰ লোকবিলাক। আৰু তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘীণ কৰিব আৰু তাইক অনাথ আৰু উলংগ কৰি তাইৰ মঙহ খাব আৰু তাইক জুইত পুৰি পেলাব, কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নহয় মানে তেওঁৰ মনস্থ পূৰ কৰিবলৈ আৰু একমনা হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবলৈ ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে। আৰু তুমি যি তিৰোতাক দেখিলা, তাই পৃথিৱীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহানগৰ। অনেক পানী মানে পৃথিৱীৰ অসংখ্য জাতি, উপজাতি, দেশৰ লোকসকল। জনসমুদ্ৰক বুজাবলৈ পানী ব্যৱহাৰ কৰা আমি পুৰণি নিয়মতো পাওঁ। যিচয়া 8-7 পদ আৰু গীতমালা 18 গীত পঢ়িলেই আমি এই কথাটো বুজি পাওঁ। সেই মহাবেশ্যাৰ যি স্থান, তাৰ পৰা আমি বুজি পাওঁ যে তাই সেই জনসমুদ্ৰৰ ওপৰত অলপ কালহে প্ৰভাৱ পেলাব। দহোটা সিং মানে দহোজন শাসনকৰ্তা। তেওঁলোকে ৰোমীয় সাম্ৰাজ্যৰ বিভিন্ন অংশত শাসন চলাব আৰু তেওঁলোকে প্ৰকৃত ক্ষমতা সেই পশু বা খ্ৰীষ্টাৰীৰ হাতত অৰ্পণ কৰিব। তাৰ ফলত ৰোমীয় সাম্ৰাজ্য সুসংগঠিত হ'ব আৰু সেই পশু এজন বিশ্ব একনায়কত্ববাদী শাসকত পৰিণত হ'ব। কিছুকালৰ কাৰণে সেই পশু অৰ্থাৎ খ্ৰীষ্টাৰীয়ে সন্মানৰ ভাগ সেই মহাবেশ্যা অৰ্থাৎ ভুৱা বিশ্বাসৰ মণ্ডলীক দিব, কাৰণ সেই মহাবেশ্যাই খ্ৰীষ্টাৰীৰ স্বাৰ্থৰ হকে কাম কৰিব আৰু খ্ৰীষ্টাৰীৰ গৌৰৱ নিজেও গ্ৰহণ কৰিব। কিন্তু এই কথাটো খ্ৰীষ্টাৰীয়ে ভাল নাপাব আৰু এই ক্ষেত্ৰত সেই দহোজন শাসনকৰ্তাই খ্ৰীষ্টাৰীৰ পক্ষ ল'ব। খ্ৰীষ্টাৰীয়ে তেওঁ ইছৰাইলৰ সৈতে কৰা প্ৰতিজ্ঞা বা চুক্তি ভংগ কৰিব আৰু লগতে সেই বিশ্বাসভ্ৰষ্ট মণ্ডলী অৰ্থাৎ মহাবেশ্যাৰ সৈতে থকা সম্বন্ধও ছেদ কৰিব। সেই বিশ্বাসভ্ৰষ্ট মণ্ডলীৰ প্ৰতি খ্ৰীষ্টাৰীৰ ঘৃণা ইমান হিংসাত্মক হ'ব যে সেই হিংসাক নৰমাংসভোজীয়ে মানুহ মাৰি খাই হাড়বোৰ জুইত পুৰি পেলোৱাৰ নিচিনা ভয়ংকৰ হিংসা বুলি কোৱা হৈছে। এই প্ৰচণ্ড ক্ৰোধ আৰু হিংসাত সেই ভুৱা মণ্ডলী ধ্বংস হৈ যাব। ভুৱা মণ্ডলীৰ এনেকুৱা ভয়ংকৰ পৰিণতিয়েই হয়। ভুৱা বিশ্বাসত কোনো বিজয় নাই। ভুৱা বিশ্বাসীসকল কেতিয়াও খ্ৰীষ্টৰ গৌৰৱময় উপস্থিতিৰ আশীৰ্বাদৰ অংশীদাৰ হ'ব নোৱাৰে। সেই ভুৱা মণ্ডলীক খ্ৰীষ্টই মহাক্লেশৰ পৰা নবচায়। মহাক্লেশৰ আগে আগে প্ৰকৃত বিশ্বাসীসকলকহে এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব, কিন্তু ভুৱা মণ্ডলীক এই পৃথিৱীতেই এৰি থৈ যাব মহাক্লেশৰ সন্মুখীন হ'বলৈ। এনেদৰে ভুৱা মণ্ডলীক ধ্বংস কৰি আচলতে খ্ৰীষ্টাৰী আৰু সেই দহজন শাসনকৰ্তাই ঈশ্বৰৰ আঁচনিকেই ৰূপায়িত কৰাৰ নিচিনা হ'ব। যেনেকৈ আগষ্ট কৈশৰৰ হুকুমত যোচেফ আৰু মৰিয়ম বৈতলেহেমলৈ যাবলগীয়া হোৱাত ঈশ্বৰৰ বাক্য সিদ্ধ হৈছিল। ভুৱা মণ্ডলী ধ্বংস কৰাৰ পাছত খ্ৰীষ্টাৰীয়ে নিজে মানুহৰ সেৱা উপাসনা গ্ৰহণ কৰিবলৈ ধৰিব আৰু এই কামত আগভাগ ল'ব সেই ভুৱা ভাৱবাদীয়ে। এয়েই হ'ব ভুৱা বিশ্বাসীসকলৰ মণ্ডলীৰ ভয়াৱহ কিন্তু ন্যায়সংগত সামৰণি। কিন্তু তাৰ পাছতো পৰিস্থিতি উন্নত নহয়, অধিক বেয়াহে হ'ব। আৰম্ভ হ'ব মানৱ ইতিহাসৰ অতিশয় অন্ধকাৰ দিনৰ। সেই খ্ৰীষ্টাৰীৰ শাসন আৰু ধৰ্ম ব্যৱস্থা হ'ব মানৱ ইতিহাসৰ সকলোতকৈ ভয়াৱহ অন্ধকাৰৰ দিন। কিন্তু এডেনবাৰীত মানুহে আৰম্ভ কৰা পাপৰ এয়েই হ'ব চূড়ান্ত ফল, যি পাপৰ ফলত মানুহ দিনে দিনে ঈশ্বৰৰ পৰা আঁতৰি যাবলৈহে ভাল পায়। যি পাপৰ বশৱৰ্তী হৈ মানুহে জীৱন, বাট আৰু সত্য প্ৰভু যীশুখ্ৰীষ্টকেই অগ্ৰাহ্য কৰি ক্ৰুচত দিছিল। কিন্তু মানৱ ইতিহাসৰ সেই কলংকিত অধ্যায়ৰ সামৰণি পৰিব যেতিয়া সেই সাত বছৰীয়া মহাক্লেশৰ অন্তত প্ৰভু যীশু আকৌ এই পৃথিৱীলৈ আহিব। সেই বিষয়ে আমি পাম 19 নম্বৰ অধ্যায়ত। প্ৰিয় শ্ৰোতা, প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকল সেই মহাক্লেশৰ ভয়াৱহ দিনবোৰৰ মাজেদি পাৰ হৈ যাব লগা নহয়। সেই কথা জানি আমি বাৰু আনন্দ কৰিব নালাগেনে? আপুনি বাৰু নিজৰ বিষয়ে কি ভাবে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ কালিমা লগা জিঘন।